এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত এছ আই টিৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰস্তাৱত মন্ত্ৰীসভাৰ অনুমোদন নিৰ্বাচন আয়োগৰ দলৰ আজি ৰাজ্যিক নিৰ্বাচনী বিষয়া আৰু প্ৰতিখন জিলাৰ আয়ুক্ত শীৰ্ষ আৰক্ষী বিষয়াৰে বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ জয়েৰে অভিযান আৰম্ভ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে 29 ৰাণত জয়লাভ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা অভিযোগ সন্দৰ্ভত এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰ বাবে অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কেবিনেটত এছ আই টিৰ প্ৰতিবেদনখন কালি বিস্তৃতভাৱে আলোচনা কৰা হয়। অধিক গভীৰলৈ গৈ বিষয়টো তদন্ত কৰাৰ বাবে গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত লোৱা বুলি তেওঁ কয়। ইয়াৰ বাবে অসম চৰকাৰে এছ আই টিৰ প্ৰতিবেদন আৰু বিষয়টো সন্দৰ্ভত পঞ্জীয়ন হোৱা গোচৰ দুটা গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰক্ষীৰ এছ আই টিয়ে ভালকৈ তদন্ত কৰিছে যদিও স্পৰ্শকাতৰ বিষয়টোৰ ক্ষেত্ৰত সেয়াই যথেষ্ট নহয়। এই তদন্তত ইণ্টাৰপলৰ সহায়ৰ প্ৰয়োজন আছে বুলিও তেওঁ কয়। সেয়ে গোচৰটো সন্দৰ্ভত অসম চৰকাৰে চাৰ্জশ্বীট দিয়াৰ পৰিৱৰ্তে গোচৰ আৰু এছ আই টিৰ তদন্তৰ প্ৰতিবেদন গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি দিনৰ 10:30 বজাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেলযোগে এছ আই টিৰ প্ৰতিবেদনখনৰ বিষয়ে সদৰি কৰিব বুলিও তেওঁ কয়।
যেতিয়া এটা কেছ অসম পুলিচে ৰেজিষ্টাৰ কৰে তাৰ পিছত কেছটো চি বি আইলৈকেও অসম পুলিচে পঠাই দিব পাৰে, কেছটো এন আই এলৈকেও পঠিয়াব পাৰে বা আন এজেঞ্চিলৈকেও পঠিয়াব পাৰে। আমি কেবিনেটে সিদ্ধান্ত লৈছো যে এজেঞ্চিটো আমি ছিলেক্ট কৰিব নালাগে, আমি ভাৰত চৰকাৰৰ গৃহ বিভাগলৈকে গোটেই প্ৰতিবেদনখন পঠাই দিম, এন আই এক দিব বা চি বি আইক দিব, সেই স্বতন্ত্ৰ সিদ্ধান্তটো যাতে গৃহ বিভাগে ল'ব। আমাৰ দৃষ্টিত আৰু আজি কেবিনেটৰ সদস্য সকলোৰে দৃষ্টিত, সকলোৱে প্ৰায় 1.5 ঘণ্টা জুৰি কেছটোৰ প্ৰেজেণ্টেশ্যন লৈছে আৰু প্ৰতিজন কেবিনেট মন্ত্ৰীয়ে এইটো বিশ্বাস কৰে যে এইটো অত্যন্ত ইম্পৰ্টেণ্ট কেছ ইনভলভিং ছিকিউৰিটি অফ ইণ্ডিয়া, কোনো ব্যক্তিগত মানুহৰ কথা নহয়।
মন্ত্ৰীসভাই গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এম স্থাপনৰ বাবে ভূমি আবণ্টনত অনুমোদন জনাইছে। একেদৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান কাৰ্যকৰী কৰাৰ বাবে 400 কোটি টকাত অনুমোদন জনোৱা হৈছে। জৱাহৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে নবোদয় বিদ্যালয় সমিতিক শোণিতপুৰ জিলাৰ চিতলমাৰী আৰু চৰাইদেউ জিলাৰ বৰবৰুৱা ঘাটত চৰকাৰী ভূমি আবণ্টনৰ বাবে মন্ত্ৰীসভাই অনুমোদন দিছে। কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰত পূৰ্বতে আবণ্টন দিয়া ভূমিৰ বাবে হস্তান্তৰ প্ৰিমিয়াম ৰেহাই দিয়াটো কেবিনেটে অনুমোদন জনাইছে। মন্ত্ৰীসভাৰ বৈঠকত লগতে সৰ্থেবাৰীৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নামত পকা মৌজাৰ কুঁহিয়াৰ পামত 100 বিঘা ভূমি নিষ্পত্তিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত চৰকাৰী কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰস্তাৱতো কালি অনুমোদন জনোৱা হয়। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক অধ্যক্ষ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাতুল মহন্তক সদস্য হিচাপে লৈ এই আয়োগ গঠন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে অসম চৰকাৰেও এই আয়োগ গঠনৰ সিদ্ধান্ত লৈছে।
আজি আমাৰ কেবিনেটত আমি অষ্টম অসম পে কমিশ্যন, যিটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলো যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম। এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ। ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব, কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই, অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব।
ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ এটা দল কালি দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে। উপ নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গ নেতৃত্বাধীন চাৰিজনীয়া দলটোৱে আজিৰে পৰা কেইবালানি আলোচনাত মিলিত হ'ব। দলটোৱে প্ৰথমে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ লগত আলোচনাত মিলিত হ'ব। বৈঠকত অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া দামোদৰ বৰ্মনকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকিব। এই আলোচনাৰ পাছতে দলটোৱে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াসকলৰ সৈতেও সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰিব। দলটোৱে ৰাজ্য চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক, প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু অন্য নিৰাপত্তাৰক্ষী সংস্থাসমূহৰ সৈতে সুৰক্ষাৰ বিষয় লৈ আলোচনা কৰিব। 17 ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীৰে গঠিত আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহি ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'ব। দুয়োটা দলে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈ উভতি যোৱাৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ফেব্ৰুৱাৰীৰ অন্তিমভাগত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। জামুগুৰিহাটৰ ঢলাইবিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত অধিৱেশনৰ আজি অন্তিম দিনটোত ধৰ্মধ্বজা উত্তোলনৰ পাছতে ভাগৱত যাত্ৰা উলিওৱা হ'ব। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰে শংখযানত উঠি শোভাযাত্ৰাত ভাগ ল'ব। দ্বিতীয় দিনটোত কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আই মাতৃয়ে অংশগ্ৰহণ কৰে। অধিৱেশন উপলক্ষে কালি অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া সমাজ জীৱনলৈ মহাপুৰুষজনাই আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সমৰ্থ হৈছে। মহাপুৰুষজনাই অসমীয়া জাতিক নতুন প্ৰাণৰ সঞ্চাৰ কৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ সমাজ জীৱনৰ উৎকৰ্ষৰ বাবে কাম কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰত সংঘই আগবঢ়োৱা বৰঙণিৰ তেওঁ শলাগ লয়। আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘক 2 কোটি টকাৰ অনুদান দিয়াৰ বাবে তেওঁ আশ্বাস দিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত তিনিদিনীয়াকৈ বিকশিত ভাৰত শীৰ্ষক সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্যসূচীৰ লগতে মাল্টি মিডিয়া প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ কংককো অঞ্চলত মিন চিংগাটৰ কয়লা খনিত বিস্ফোৰণৰ ফলত সন্ধানহীন হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আজি পুৱাৰে পৰা পুনৰ অভিযান চলোৱা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, বিশেষ উদ্ধাৰকাৰী দল, আৰক্ষী আৰু জিলা প্ৰশাসনৰ কেইবাটাও দলক উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে। উদ্ধাৰ অভিযানৰ সময়ত কালি আৰু 2 শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াকে লৈ বিস্ফোৰণত পাহাৰ খহি পৰাৰ ফলত মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে। বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত খনন স্থানত উদ্ধাৰ কাৰ্য চলোৱা হৈছে আৰু খনিৰ ভিতৰত যাতে কোনো লোক আৱদ্ধ হৈ নাথাকে তাক নিশ্চিত কৰাৰ বাবে আজি পুৱা পুনৰ অভিযান চলোৱা হৈছে। ইপিনে পূব জয়ন্তীয়া পাহাৰ জিলা প্ৰশাসনে অবৈধ খননৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। এই অভিযানৰ বাবে কাৰ্যবাহী দণ্ডাধীশ, আৰক্ষী আৰু খনিজ সম্পদ সঞ্চালকালয় বিষয়াক লৈ গঠিত 5টা দল নিয়োগ কৰা হৈছে। দলকেইটাই চলোৱা অভিযানৰ সময়ত উমলাংগৰ অন্তৰ্গত 9টা স্থানৰ পৰা 3,197 মেট্ৰিক টন আৰু উমথেৰ অন্তৰ্গত 4টা স্থানৰ পৰা 351 মেট্ৰিক টন কয়লা জব্দ কৰা হৈছে। যোৱা ফেব্ৰুৱাৰীত চলোৱা একেধৰণৰ অভিযানত ছখেইন থাংককো সংযোগী পথৰ 2 পাৰৰ 8টা স্থানৰ পৰা আহিলা পাতিসহ 3,356 মেট্ৰিক টন কয়লা জব্দ কৰা হৈছিল। বিশিষ্ট কবি, পৰিচালক, নাট্যশিল্পী ৰফিকুল হুছেইনৰ কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 72 বছৰ। উচ্চ ৰক্তচাপজনিত ষ্ট্ৰকত আক্ৰান্ত হৈ শিল্পী হুছেইনে বিগত 1 সপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল। 1954 চনত গোলাঘাটৰ বোকাখাটত জন্মগ্ৰহণ কৰা ৰফিকুল হুছেইন ৰাজ্যৰ এগৰাকী আগশাৰীৰ প্ৰতিষ্ঠিত কবি, নাট্যকাৰ তথা পৰিচালক আছিল। হৰবিদ্ধ আকাশ, বিষাদ বসন্ত, চাকিৰ ৰংঘৰ, গোপনৰ অন্তেশপুৰ আদি তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ। শিল্পীগৰাকীয়ে সাহিত্য আৰু নাটকৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে 2010 চনত তেওঁক স্বভাৱশিল্পী অমূল্য কাকতি সোঁৱৰণী বঁটাৰে সন্মানিত কৰা হৈছিল। 1996 চনত অসম সাহিত্য সভাৰ তিলক চন্দ্ৰ শৰ্মা সোঁৱৰণী নাট্য বঁটা, 2018 চনত শৈলধৰ ৰাজখোৱা বঁটা, 2017 চনত ক্ৰান্তিকাল সাহিত্য সন্মান, অসম নাট্য সন্মিলনৰ সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা আৰু অসম নাট্য পৰিষদৰ আলী হাইদৰ নাট্যকাৰ বঁটাৰেও প্ৰয়াত হুছেইনক সন্মানিত কৰা হৈছিল। তেওঁৰ মৃত্যুত সাহিত্য আৰু নাট্য জগতৰ বহু গুণমুগ্ধই শোক প্ৰকাশ কৰে। সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা আৰু সমষ্টি পুনৰ গঠনৰ পাছত নিৰ্বাচনী প্ৰেক্ষাপট সন্দৰ্ভত কালি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰে। এই অনুষ্ঠানত বিভিন্ন সমষ্টিত ৰাজনৈতিক দলসমূহৰ সম্ভাৱ্য প্ৰাৰ্থী আৰু অন্যান্য বিষয় সন্দৰ্ভত আকাশবাণীৰ শ্ৰীভূমি, বঙাইগাঁও, বৰপেটা, গুৱাহাটী মহানগৰ, নগাঁও আৰু শিৱসাগৰ জিলাৰ সংবাদদাতাসকলে আলোকপাত কৰে। অনুষ্ঠানত অংশ লৈ সাংবাদিক যদুমণি শইকীয়ায়ো সমষ্টিসমূহৰ নিৰ্বাচনী আলেখলেখ সন্দৰ্ভত ব্যাখ্যা কৰে। অনুষ্ঠানটোৰ আঁত ধৰে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি 3খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন খেলত নিউজিলেণ্ডে আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 11 বজাত আৰম্ভ হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া বিয়লি 3 বজাত দ্বিতীয়খন খেলত ইংলেণ্ড নেপালৰ মুখামুখি হ'ব। একেদৰে সন্ধিয়া 7 বজাত কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া আজিৰ তৃতীয়খন খেলত শ্ৰীলংকা আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে কালি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত নিজৰ প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক 29 ৰাণত পৰাস্ত কৰি জয়েৰে অভিযান আৰম্ভ কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেট হেৰুৱাই 161 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱে 49টা বলত 84 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। তিলক বাৰ্মাই 25 আৰু ঈশান কিষাণে 20 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত আমেৰিকা যুক্তৰাষ্ট্ৰই 162 ৰাণৰ বিজয় লক্ষ্যৰে খেলি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 132 ৰাণহে কৰিবলৈ সমৰ্থ হয়। সূৰ্যকুমাৰ যাদৱক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা শুল্ক 50% পৰা 18% হ্ৰাস কৰাৰ বাবে লোৱা সিদ্ধান্ত কাৰ্যকৰী হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত অংশগ্ৰহণ কৰি কৰা মন্তব্য, কালি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্ত, গৌৰৱ গগৈ সম্পৰ্কীয় এছ আই টিৰ প্ৰতিবেদন দাখিলৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পোৱা পৰিলক্ষিত হৈছে। অসমীয়া প্ৰতিদিন কাকতে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা শুল্ক 50% পৰা 18% হ্ৰাস কৰাৰ বাবে লোৱা সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতেও একেটা বাতৰিক ৰুছ তেল নিকিনাৰ প্ৰতিদানত মাৰ্কিন শুল্ক হ্ৰাস, আমেৰিকাৰ বাবে মুকলি হল ভাৰতৰ কৃষিখণ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বাংলাদেশীৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱে শ্ৰেয় বুলি কৰা মন্তব্যক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনভূমি কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে সূৰ্য সৌৰজ্বৰত আক্ৰান্ত হোৱা বুলি বিজ্ঞানীসকলে আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছাসহ বিশ্বৰ বিভিন্ন মহাকাশ কেন্দ্ৰক সতৰ্ক কৰি দিয়াৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে বিশিষ্ট কবি নাট্যকাৰ ৰফিকুল হুছেইনৰ মৃত্যুৰ বাতৰিক আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে ফিলোবাৰীৰ এখন বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই অন্তৱৰ্তী বাণিজ্য চুক্তিৰ বাবে পৰিকাঠামো বিকশাই তোলাৰ বাতৰিক ইণ্ডিয়া ইউএছ ৰিচ ফ্ৰেমৱৰ্ক ফৰ ইণ্টাৰিম ট্ৰেড এগ্ৰিমেণ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে প্ৰধানমন্ত্ৰী নগৰী আৱাস যোজনাৰ অধীনত অসমত 1,44,000ৰ অধিক বাসগৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ বাতৰিক বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত এছ আই টিৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত, অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰস্তাৱত মন্ত্ৰীসভাৰ অনুমোদন, শ্রীমন্ত শঙ্করদেব সংঘৰ 95 সংখ্যক বার্ষিক অধিবেশনৰ আজি সামৰণি আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ জয়েৰে আৰম্ভ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি 11 বজাত শুনিবলৈ পাব।